যোৱাকালি জায়কাৰ এই ৰহমান বোলা ল'ৰাটো আৰু লগত এটা মানুহ আনি পেলাই সি ক'লে আমি মিটাৰ লগাম। মই ভাত খাবলৈ বহিছিলোঁহে, বোলে মিটাৰ লগাম। তাৰপিছত মিটাৰটো লগালে, বুজিছা নাই? মই কৈছোঁ ৱালত লগাই থৈ যা তহঁতে। সি কৈছে আমি সেইবিলাক কৰিব নোৱাৰোঁ, আমি মাটিতে থৈ যাম। মাটিত থৈ ফটো লৈছে, বুজিছ নাই? হেৰি কৰে, সেই সময়ত আৰু পানী অহা নাই, আমিও পানী খোলা নাই। চ' সিহঁতে হেৰি কৰাৰ পিছত মই তাহাঁতৰ আগতে ৰচোন ৰ তহঁতে লগা, মই ৱালত লগাওঁ বুলি ড্ৰিল মেচিন এটা আনি দুটা ফুটা কৰিলোঁ ৱালত, গুটকা লগালোঁ প্লাষ্টিকৰ, তাৰপিছত সেইটো তাতে লগাই দুটা স্ক্ৰু মাৰি এডাল ক্লেম্প লগাই সুন্দৰকৈ ওপৰত দিলোঁ, যাতে সুন্দৰকৈ ওপৰলৈ থিয় হৈ থাকে, বস্তুটো দেখা পায়। ঢাকনাখন নে খুলি থ'লে একদম প্ৰফেচনেলি সুন্দৰকৈ মই লগালোঁ, সিহঁতে লগাব নোৱাৰিলে, কলকাতা গুচিল। আজি মই শুই আছোঁ, কোনোবা এটা আকৌ আহিছে, আহিছে নহয় কৈছে আমাৰ কালিলৈ, কালি হেৰি এইটো আমি আকৌ চাব লাগে, আপুনি নিজে চাইন কৰক, কাল কৰক। তাৰপিছত কৰিছে কি জানে, সেইডাল কোবাই কোবাই ভাঙি পেলাইছে স্ক্ৰুটো, তাতে ভাঙি মাটিত বস্তুটো পেলাই তাৰপিছত আকৌ ফটো লৈছে। হা হা, তাত এনেকুৱা অত্যাচাৰ কিয় কৰিব লাগে? তহঁতে যিটো কাম কৰিব নোৱাৰ সুন্দৰকৈ মই প্ৰফেচনেলি কৰোঁ, তাৰপিছত আকৌ আহি তাতে অত্যাচাৰ কিয় কৰ কচোন অসুৰ? এয়া হ'ল জাইকা চালা, কৰ গৰিয়া চালা, গৰিয়া মৰিয়া পিতলৰ তো, এইসোপাক কণ্ট্ৰেক্ট দিছে, আহি অত্যাচাৰ কৰি মোৰ এইটো আকৌ ভাঙি থৈ তলত পেলাই থৈ গুচি গ'ল। এই বুঢ়া মানুহটো আকৌ যায় নতুন নতুনকৈ, সেই গোটকাৰ ভিতৰত আধা টুকুৰ স্ক্ৰু থাকিলে, স্ক্ৰুটো খুলি দিলেও হয়, মোক খুলিলে হয় স্ক্ৰুড্ৰাইভাৰ এটা দিয়কচোন, মই খুলি লওঁ, মাটিত পেলাওঁ, নাই কোবাই কোবাই সেইটো ভাঙি তলত পেলাই থৈ গুচি গৈছে, বুজিছা? এয়া হ'ল জাইকা, মই সকলোকে চাই আছোঁ, তহঁতে যি যি কাম কৰিছ তাৰ এটা এটা ফল মই সুন্দৰকৈ এসময়ত দিমেই দিম, বুজিছ? বন্তিক কবি এইটো কথা, বন্তিক, তাইৰ নম্বৰটো জান যদি, এইটো অডিঅ' তাইলৈ ফৰৱাৰ্ড কৰি দে, হা, যাই কাৰলৈ ফৰৱাৰ্ড কৰি দে, যে মানুহে যেতিয়া তহঁতে কৰিব নোৱাৰা কাম যদি মানুহে সুন্দৰকৈ কৰে, তাক ধ্বংস কৰাৰ উদ্দেশ্য তহঁতৰ কি কচোন? এতিয়া মই আকৌ ক্লেম্প নতুনকৈ ড্ৰিল কৰি নতুনকৈ আকৌ ক্লেম্প লগাই বস্তুটো লগাইছোঁ তাতে ধুনীয়াকৈ। ধ্বংসকাৰী অসুৰ, ক্ষয়ায় জগতো অহিতা, ষোল্ল অধ্যায় মাক সুদাই কেলা।